এয়া আকাশবাণী গুৱাহাটী প্ৰয়োজনীয় সময়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যিক নিৰ্বাচন আয়োগে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কোনোধৰণৰ নৈমিত্তিক আৰু আৰ্জিত ছুটি গ্ৰাহ্য নকৰিবলৈ সকলো জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তলৈ নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ লিখিত অনুমতি অবিহনে পঞ্চায়ত নিৰ্বাচন অন্ত নপৰালৈকে ছুটী মঞ্জুৰ কৰিব পৰা নাযাব। ইপিনে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে আজি বিয়লি 5 বজাত এখন সংবাদমেল সম্বোধন কৰিব। এই সংবাদমেলযোগে আয়ুক্তগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে 2-4 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা প্ৰকাশ কৰিছে। আজি পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে বিয়লি 5 বজাত সংবাদমেলখনৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে 581 মিটাৰ দৈৰ্ঘ্যৰ কমাৰবন্ধা আলি ৰেলৱে উড়ন হেতু, সম্পূৰ্ণ স্বয়ংক্ৰিয় পৰীক্ষা আৰু অত্যাধুনিক সা সঁজুলি সম্পন্ন স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ আৰু 120খন আসনযুক্ত আলোচনা কক্ষ, সংবাদ সন্মিলন কক্ষ ইত্যাদি সংলগ্ন যোৰহাট সন্মিলন কেন্দ্ৰটো আজি ৰাইজলৈ উৎসৰ্গিত কৰিব। ইয়াৰে উড়ন হেতুখন 78 কোটি 27 লাখ, যান বাহন পৰীক্ষা কেন্দ্ৰটো 12 কোটি 50 লাখ আৰু সন্মিলন কেন্দ্ৰটো 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। মন্ত্ৰী অজন্তা নেওগ আৰু যোগেন মোহনৰ লগতে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী তথা ভাস্কৰ জ্যোতি বৰুৱা আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস এই কাৰ্যসূচীত উপস্থিত থকাৰ কথা। অহা 1 জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনোধৰণৰ খাজনা দিব নালাগে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি তেজপুৰত প্ৰকাশ কৰে। তেওঁ কয় যে কৰ কাটল নিদিয়াকৈ গ্ৰামাঞ্চলত ক্ষুদ্ৰ কৃষকৰ লগতে দুগ্ধ পামৰ সৈতে জড়িতসকলে গ্ৰামাঞ্চলৰ বজাৰত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব। তদুপৰি গ্ৰামাঞ্চলৰ আৰ্থ সামাজিক দিশটো উন্নত কৰিবলৈ অৰাজনৈতিকভাৱে পঞ্চায়ত গঠনত তেওঁ গুৰুত্ব আৰোপ কৰে। কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব আৰু দলীয় প্ৰতীক চিহ্ন অবিহনে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত যোগ্য ব্যক্তিক নিৰ্বাচিত কৰিবলৈ তেওঁ আহ্বান জনায়। গাঁও অঞ্চলৰ হাট বজাৰ, দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ নিবিদাৰ ক্ষেত্ৰত ঘটোৱা বিশেষ সংশোধনীৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে 2 দিনৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডিব্ৰুগড়ৰ জিলায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি প্ৰস্তাৱিত নগৰ চিকিৎসালয় পৰিকল্পনা তথা শৈলী সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। বিশ্ববেংকৰ অনুদানপ্ৰাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত 206 কোটি 18 লাখ টকা ব্যয় সাপেক্ষে অসম চিকিৎসা মহাবিদ্যালয়ত 200খন বিচনাযুক্ত নগৰ চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। সভাত আয়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ নিৰ্মাণৰ পৰিকল্পনা সম্পৰ্কে বুজ লয়। সভাত জিলা উন্নয়ন আয়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত অনুষ্ঠিত ছিনিয়ৰ চিটিজেন ফৰাম যোৰহাটৰ ৰূপালী জয়ন্তীৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি আয়োজিত মুকলি সভাত মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰোহিণী ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা উজ্জীৱন নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৰামায়ণী সাহিত্যৰ বিশিষ্ট কবহিকা ডঃ মালিনীয়ে। যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কালি হেমলাই গাঁও পঞ্চায়তত কৃষি সামগ্ৰী আৰু যন্ত্ৰপাতি বিতৰণ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটোত মৰিয়নী, নকছাৰী আৰু চেলেংহাট কৃষি উন্নয়ন চক্ৰৰ কিছুসংখ্যক কৃষকক খাদ্য আৰু পুষ্টি সুৰক্ষা আঁচনি আৰু উত্তৰ পূবৰ লগতে হিমালয়ৰ পাদদেশৰ বাবে উদ্যান শস্য বিভাগৰ আঁচনিৰ অধীনত বিভিন্ন কৃষিজাত সামগ্ৰী আৰু যন্ত্ৰপাতি বিতৰণ কৰা হয়। টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত ধেমাজি ঘুগুহা দোলৰ বাকৰি যোৱা 23 মাৰ্চৰ পৰা অনুষ্ঠিত টাই নৃত্য গীতৰ কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত অঞ্চলটোৰ 100ৰ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত টাই আহোমৰ লোকনৃত্য লাইখুং খাম, কাৰাক চাংমাই আদি শিকোৱা হয়। আমাৰ এতিয়াৰ বাতৰিটো ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।